পৰম গীত এক অধ্যায়। চলোমনৰ পৰম গীত। ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই। কইনাই নিজৰ ভাল পোৱা স্বীকাৰ কৰা। পিয়াৰ কথা, তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভাল পোৱা দ্ৰাক্ষা ৰসতকৈও উত্তম। তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে, বাকী দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম। সেইবাবে যুৱতীসকলে তোমাক ভাল পায়। যুৱতীয়ে নিজৰ মনতে ক'লে, মোক তোমাৰ লগত লৈ ব'লা, আমি সোনকালে পলাই যাওঁ। ৰজাই মোক তেওঁ কক্ষৰ ভিতৰলৈ লৈ আনিলে। প্ৰিয়ৰ প্ৰতি কন্যাৰ কথা, মই সুখী, মই তোমাক লৈ আনন্দ কৰোঁ। মোক তোমাৰ প্ৰেমত উল্লাসিত হ'বলৈ দিয়া, তোমাৰ ভাল পোৱা দ্ৰাক্ষা ৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্ৰশংসা কৰে, ই স্বাভাৱিক কথা। আন ৰমণীসকলৰ প্ৰতি, হে জেৰুচালেমৰ ৰমণীসকল, মই কলা বৰণীয়া হ'লেও সুন্দৰী। মই কেদৰৰ তম্বুৰ নিচিনা কলা আৰু চলোমনৰ পৰ্দাবোৰৰ দৰে সুন্দৰী। মই কলা বাবেই মোলৈ চাই নাথাকিবা, কাৰণ সূৰ্যৰ তাপে মোক দেই নিলে। মোৰ ভাই ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা শুনা কৰিবলৈ দিছিল। সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল'ব পৰা নাই। প্ৰিয়ৰ প্ৰতি যুৱতীৰ কথা, হে মোৰ প্ৰিয়তম, মোৰ প্ৰাণে তোমাকেই ভাল পায়। মোক কোৱা, তুমি তোমাৰ মেৰচাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰচাগবোৰক দুপৰীয়া ক'ত বিশ্ৰাম কৰোৱা? তোমাৰ লগৰীয়াৰ মেৰচাগৰ জাকবোৰৰ কাষত মই কিয় উৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম? চলোমন আৰু তেওঁৰ কন্যা দুয়োতে সুখী। প্ৰিয়ৰ কথা, তুমি যদি তাক নাজানা, সেই পৰম সুন্দৰী যুৱতী, মোৰ মেৰচাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহা, আৰু তোমাৰ ছাগলী পোৱালীবোৰক মেৰচাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা। হে মোৰ প্ৰিয়তমা, কৰুণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে মই তোমাক তুলনা কৰিছো। গালৰ দুপাখৰ গহনাৰে সৈতে তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে। মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচি সোণৰ অলংকাৰ নিৰ্মাণ কৰিম। প্ৰিয়াৰ কথা, ৰজাই যেতিয়া তেওঁ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্ৰাণ বিয়পি পৰিল। মোৰ ওচৰত মোৰ প্ৰিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ ইষ্টন যুগলৰ মাজত গোটেই ৰাতি থাকে। মোৰ প্ৰিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অইন গদিৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। প্ৰিয়ৰ কথা, চোৱা কি সুন্দৰী তুমি, মোৰ পিয়া, তুমি কিমান যে সুন্দৰী, তোমাৰ দুচকু কপৌৰ নিচিনা। প্ৰিয়াৰ কথা, চোৱা কি সুন্দৰ তুমি, মোৰ প্ৰিয়, তুমি কিমান যে সুন্দৰ, আমাৰ শয্যা সেউজীয়া ঘাঁহেৰে ভৰা, এৰজ গছৰ ডাল আমাৰ ঘৰৰ ছতি, আৰু আমাৰ ঘৰৰ বাটাম দেৱদাৰুৰ ডাল।